হ্যালো, শুনতে গেলে কে দিলি বে? হ্যালো,
তুই কেলা কনি শুনি সব গেছিলি, এটা কানও গোল শেষ শুনিস নাই ওই? হ্যালো, ওকে বাবা, গুড নাইট বাবা।
কুকুরের পোয়ালি
তো আছো, তার মা শুন কেলা কক। হ্যালো,
ও এ
কাটিব দিবি থোপাটো, তো গাহৰি কণী ওলা দেখিছ খাচি কৰা?
বিপ্লৱ বৰুৱা আছে নহয় তাতে, একেলা তাৰ বাপেকটো একেলা মাক চুদাই আছে নহয় বিপ্লৱ বৰুৱা, আছে নাই?
ওলাল নাই পানী পৰিল নাই? ক'ত হবা হবা ক'ত হবা?
এইটো মই পঠাই দিছো ৰ গ্ৰুপত তহঁতৰ অডিঅ'টো।
ক'ত হবা?
এইটো কিমান 400
অডিঅ' তই কটি মাৰ, তই অডিঅ'টো লৈ পেলাই তাতে বহি দে
এই দুটা পঠাই দিওঁ, 3 কিবা এইটো 3.8 MB কপি
হৈ থাক দেই সুধীৰ ভাই, হৈ থাক
মই পঠাই দিছো গ্ৰুপত পঠাই দিছো যা।
তোৰ কণীটো তোৰ
মই গ্ৰুপত পঠাই দিলো, মই পঠাই দিলো পঠাই দিলো পঠাই দিলো পঠাই দিলো যা।
হেল্ল'
পানী
বামুনে নিলে গেলা গৰু টানি
ঘোড়া খোৱা মেদি মেদি পরে খালাত গেলা কুকুরের কামুইলা গালাত মাক
সুদা। তোর নাম এটা দিউনি
দে,
তোর নাম হস্তিয়া বনরিবে তুই?
হস্তিয়া বনরা ময়,
তো বনরা তো কয় না, তো খাসি কইলি তো বনরি হয়ে গেলি,
খাসি কইলে বনরি নহয় বনরায় হই থাকিব গেলা।
তুই বনরি তো বনরা আসিলি, তুই এটা বনরি হবি।
তরা জানার যে মাইকী কেজনী আছে যে টং টংকে ঘুরি ফুড়ে রমা বরঠাকুর আছে তহতে মাছৰাজৰ আগেদি যাবিচোন চকী এপলে কেলা মাছৰাজতে মৰি থাকিবি কেলা গপিয়ে থৈ দিব
দুমনি
মাছৰ হাতৰ কেলা দুম মাক চুদে তাতে মাইকী বহুত আছে কেলা তাতে চুলাই মদ আর সুলাই মদ আর ভাং পাই কেলা আর তাতে পুলিশ আহিয়ে থাকে টিলিং টিলিং কেলা। এই পাইপলাইন যাবে, পাইপলাইন ক্রস করবি
পাইপলাইন
কেলা মাকসুদাই পাইপলাইন ক্রস করবি, তারপর এইটুকে এই যে রাইস মিল, তারপর লাচিত ব্যায়াম সংঘ দেখিবি কেলা, লাচিত ব্যায়াম সংঘ মাকসুদাই
লাচিত সেখন কেলা পূজা মন্দির হয় বনরি
বালর পূজা মন্দির কঁহাৰৰ খাল আছে নে কঁহাৰ সোপা যে আনি বঢ়াইছিলো কেলা মাক চুদাই কেলা বালৰ কৃষ্ণনগৰ এইপিনে কেলা এটা তাতে
ভাই
চকী হাতত যাবি মাক চুদাই তেতিয়া দেখিবি নহয় ঘপিয়াই থৈ দিম মাক চুদাই।
তই চকী হাতত থাক নেকি?
তাতে মোৰ জন্ম
চকী হাতত।
অ
ইছ ৰাম, তই সেইটো কাৰণে ইমান জহৰা আকৌ
শুক্লা দশমী তিথি কেলা, শুক্লা দশমী তিথি শাওণ মাহ।
অ মই গম পালো তই কাৰ পুতেক, তই নগেন নগেনৰ পুতেক।
নগেনৰ কেলা নাতিনীয়েক কেলা বাল
তই হয়নে?
অ
তই কেলা গুৱাহাটী কেনেকে গলি?
এইটো এইটো কথা,
তই কেলা পলাই গলি জহৰা?
নগেন বুলি ক'লে নগেন আৰু নগেন উল্টা আৰু চিধা একে কেলা লাউৰা। প্ৰফুল্লক সুধিবিচোন, প্ৰফুল্লক সুধিবিচোন, তাক এক থাপৰত তাৰ তাৰ মই তাৰ এক এক ঘপিয়াই তাৰ ভিতৰত থকা যে এইটো যে কি আছে তাৰ এইটো কি ৰ এইটো কি তাৰ এইটো কি কয় ৰাজুৱে তোৰ কেলা কোনোবাদিনা আহি পেচমেকাৰটো একে থাপে লৈ যাব চুগৰ, প্ৰফুল্লক কবি কেলা।
তোৰ ভাল নামটো ৰাজু হয়নে?
তই প্ৰফুল্লক কবি কেলা, প্ৰফুল্লক যাই কবি, তি এটা মস্ত পালোৱাল আছিলে মিষ্টাৰ আছাম, মিষ্টাৰ আছাম কি মিষ্টাৰ আছাম কম্পিটিচন কৰি ৰানাৰ্ছ আপ হৈছিলে নহয়, সি চেম্পিয়ন হব নোৱাৰিলে। সি ৰানাৰ্ছ আপ হৈছিলে হয়নে? প্ৰফুল্লক ৰানাৰ্ছ আপ
হৈছিলে।
শুন প্ৰফুল্লক কবি কেলা, প্ৰফুল্লক কবি যে কোনোবা দিনা ৰাজুৱে গৈ তোৰ কেলা পেচমেকাৰটো থাপ মাৰি লৈ আহিব। মাক চুদাই তহঁতক অমূল্যটো মৰিলে খেলা খতম, পবিত্ৰ পবিত্ৰটো জুইৰ ওপৰত পৰিয়ে মৰিলে, হা অনু মৰিলে, অনুক অনু অনুক জীয়েকে ইনজেকচন দি মাৰি পেলালে এই হেৰিত লৈ গৈ পেলাই, এইটো কি কয় পুনেত লৈ গৈ পেলাই ইনজেকচন দি অনুক অনুক মাৰি পেলালে জীয়েকে, লিপিয়ে তো তাইক এৰি দিলে, জুপিয়ে তাইক মাৰিলে, লিপি আছে, লিপিয়ে এতিয়া গিৰিয়েকৰ লগত তহঁতৰ চব চৌতৰ চব ধ্বংস, তহঁতৰ কেলা চব যোৰহাটৰ সপা সমা জঘন্য যোৰহাটত মই জন্ম হৈ তহঁতক যোৰহাটতে থুই মাৰিছো কেলা,
জন্ম হৈ পেলাই যোৰহাটত থু মাৰিছো,
অ মাৰিছো,
তোৰ মূৰতে পৰিছে, টপা মূৰটোত পৰিলে চা, মাজত পৰিছে
কুকুৰৰ পোৱালি, বাহিৰত কেলা বাহিৰত বৰ চুৰিয়াৰ জাত, ভিতৰত ঢকুৱাৰ বেৰা কেলা, মাক চুদাই বাহাদুৰি দেখা, যোৰহতীয়া ঢং তহঁতৰ থুই কেলা, তহঁতক যোৰহতীয়া কেলা, মাক
তহঁতৰ
যোৰহতীয়া কিটা, মই কৈছো নহয় যোৰহতীয়া কিটা এনেকুৱা থুই মাৰিব লগা নহয়, বাহাদুৰি কৰোতে কৰোতে তহঁতৰ গল দম্ভ দৰ্প অভিমান, নগেনৰ পুতেক নহয় নগেনৰ নীলা, নগেনৰ নীলা জেকেটটো দেখিছিলি নে কেতিয়াবা বালৰ, নগেনৰ পকেটৰ পৰা সদায় পইচা ওলাই থাকে জাননে নাজান, লাউৰা কেলা তহঁতে চবেই নগেনৰ ওচৰত হাত পাত, মাক চুদাই নগেনে কাৰো ওচৰত হাত নাপাতিছিলে জান নাজান, নগেন শৰ্মাই কেলা কাৰো ওচৰত হাত কেতিয়াও পতা নাছিলে, সি এটা শুন আৰু এটা কথা ক, তই ভাবিছ নগেন কেলা যোৰহতীয়া নহয়, সি এটা ঢেকেৰি আছিলে, সি সি গুৰেশ্বৰৰ কেলা, অ নগেন ঢেকেৰি আছিলে, আছিলে নে নাই নগেন, সি ঢেকেৰি কথা ভয় নাপায় চুৰ কেলা, সেইকাৰণে মই ঢেকেৰি চকলাই মই কেলা ঢেকৰা চলি, মই মই ঢেকৰা চলি, মই ঢেকৰা চলি হয় কেলা, মই গৰেশ্বৰৰ মেক চকলাই,
এই তই ঢেকেৰি গেলা,
অ এই নগেন ঢেকেৰি আছিল কেলা, নগেন ঢেকৰা আছিল, নগেনে কেলা ঢাকাত গৈছিলে, ঢাকাত ঢাকাত যাই তামাম চুদা চুদি কৰিছিলে, তাৰপিছত সেইজনী আহি পেলাই হেৰি কি তহঁতৰ এই তোক ভোগদৈৰ পাৰৰ সেইজনীক সৰোজক বিয়া কৰাই আনিছিলে পোন্ধৰ বছৰ বয়সত কেলা, তাৰপিছত জগতৰ মাটি কিনি পেলাইছিলে, কাৰণ সি মদ বিক্ৰী কৰিছিলে, মদ মগেনে মদ বিক্ৰী কৰিছিলে এইখন এই যেতিয়া তহঁতৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত কেলা এই শংকৰ টকিজৰ পিছফালে কেলা মদ বিক্ৰী কৰিছিলে নগেনে জাননে আমেরিকান সোলজার বিলাক আই মদ খাইছিলে আর সে বহুত টাকা পাইছিলে আর সেই টাকা দি কেলা তহতর গোটেই সকীহাতর মাটি কিনি পেলাইছিলে কেলা নগেনে বুঝলি সেইদিনাতে নগেনে দুইতলীয়া ঘর বনাইছিলে কেলা তহতর দুইতলীয়া ঘর কতুয়ে নাছিলে লাওরা তহতে কেতিয়া দুইতলীয়া ঘর বনাব পারাবে নগেনে উনৈশ পঞ্চাশ চনতে কেলা দুইতলীয়া ঘর বনাইছিলে সুগর লাওরা মাক সুদাই
কুকুরে
কামুরা কারণে নগেনের শুন নগেনের কথা এটা যাই তাতে তহতে হেৰি কর তাতে নাম কীর্তন কর যা নগেনের নামত এইটাই করব লাগবে তহতে লাওরা নগেন শর্মার নামতে নাম কীর্তন কর কেলা সকি হাতত গই সুয়র মুল্লাওরা মুল্লগত কুটি মারিব কেলা যা হইছে যা তো হই গল থলু যা হই গল মাক সুদাই নগেনর কথা কব লাওরা কেলা